Good evening, Itu Akashwani Kohima. Samlaka Kubur Puriya Sim Kong Nongla. Pohela headlines. Prime Minister Narendra Modi ba Third Voice of Global South Summit to Ayakali host Kuribulase. Nagaland Governor Lagani Sanbra review meeting to State Level Bankers Committee officials Lokoti Rakise. Chief Minister Nipiri ba Pohela Laka Prime Minister Atal Bihari Vajpayee ba Nagakhan Laka Alak Thakya Kisa Ro Culture Paijan Kuridia Statement to Yad Kurisi Aro Health Ministry ba Institutions Laka Heads Loko Doctors Khilaf Hinsa Laka Cases De Choy Khanda Bhitori FIRs File Kuribuli Janai Dise Itia Pura Khobor India ba Third Voice of Global South Summit to Ayakali Virtual Format Rakhibuli Ase Idu khulai dia session to head of state aru government level de rakhibo aru prime minister Narendra Modi ba host koribula ase summit laka theme to an empowered global south for a sustainable future ase nai delhi de korba manukan lokoti gotha kori external affairs ministry spokesperson Randhir Jaiswal ba koisi sob global south desh kan lokot summit ti joklobali mati se summit to platform ekta hisabe rakhi kana akuti summit rakya somoy kisam kisam jhakra dokhan de gotha bata koriya khandu parhai dibo Juntuba Dunya Logodi Duktiakan Jakra Food Aru Energy Security Crisis Awa How Panip Laga Botlikan Takia Se Summiti Global South Laga Deshkan by Challenges, Priorities Aru Solutions to Global South Aru Bichido Developmental Domain Di Kotabata Kuribula Se Nagaland Governor Lagani Sanbra ekta review meeting do State Level Bankers Committee SLBC officials lokot aji rakise PRU Raj Bhavan bra ekta press khobor diya de koise ki meeting somoy de governor ba state laga banking lokoti joriya mamla di SLBC committee SLBC Nagaland officials convener SLBC Nagaland Hubert ES Wangshim aro coordination SLBC Nagaland H Lalim Puakan Logodi Kotabata Rakise Nagaland Chief Minister Nipiri Obra Pohila Laka Prime Minister Atal Bihari Vajpayee Laka Dangor Statement Do Ajiyat Kuridisi John Do Taibra Nagalandi Sal 2003 Mofisal Laihya Somoy Nagakhan Laka Ekta Alak Thakya Kisa Aru Culture Do Paijan Kuridise Nagakhan Aru Pura India Machudi Juridi Ido Khas Somoy Thakye Sibili Riobra Ekta Social Media Post De Kwaise Akudi Aji Chief Minister Riobra Pohila Laka Prime Minister Atal Bihari Vajpayee Laka 6th Death Anniversary Di Ekta Prayer Meeting Delhi Di Jokloise Union Health Ministry ba janai de sigi doctors khilaf hinsa laga case di sobse bishi de choy khonda bhitor de ekta institutional FIR file koribole do head of institution laga kam hobole ase director general of health services Atal Goyal ba ekta chiti do central sarkar hospitals aru medical colleges laga head lokoti edu karne likhi dise অলপ দিন আগতে কলকাতাৰ এটা ডক্টৰ লগতে মৰাই দিয়া ঘটনা আৰু ইছিঅ' ওপৰ ৰেচিডেণ্ট ডক্টৰ্ছ বা ধাৰণা কৰিয়া সময় ইদে জনাই দিয়া হৈছে তাৰ লগা চিঠিটি তাৰ পৰা কৈছে কি আজিকালি ডক্টৰ্ছ আৰু চৰকাৰ হস্পিটেল চি দুচৰ হেল্থ কেয়াৰ ষ্টাফ খন খিলাফ হিংসা দ বেছি হৈ থাকি আছে ডিউটি কৰিয়া সময় দি হেল্থ ৱৰ্কাৰ বেছি বা ফিজিকেল হিংসা পাই আছে বেছি লোকতি ধমকি নহলে গালি দি থাকি আছে ইটো হিংসা বেছি ভাগটো বীমাৰ মানুহকান নহলে বীমাৰ মানুহ চাহান এটেণ্ডেঞ্চ পৰা কৰি থাকি আছে Nagaland Chief Minister Nipiri Obra koise ki Chief Minister's Universal Life Insurance Scheme CMULIS bra financial security to state laka eligible manukhan logodi dibule ase Rio bra ekta social media post de koise CMULIS bra life aro accidental insurance to dibo aro paribar khan to Tikana Natagia Dukanba Bajara Kibulase, Chief Minister Bakwisi Kiskin do Bishi Bajab Takia Future County Ikta Gadam Aki Kuridia Se. India Laka Nutan Rocket Small Satellite Launch Vehicle SSLV D3 do Earth Observation Satellite 08 EOS 08 Ujan 175.5 kg Lokodi Aji Pujur Sirukurise Chennai based startup space rickshaw SR0 Bra Vanaidia Ido Ikta Small Satellite SRO Ase Indian Space Research Organization Bra Vanaidia SSLV Bra 500 kg Kibasidi Bukigana Low Earth Orbit Tidhuregina Huruwala Satellite Karni Market Range Jari Takiase Apnikan Akashpani Kohimara Dia Kobor Huniase Apnikan ধাৰাবাহিক খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এআইআৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। ডেটছো মাউণ্টেইনিয়ৰিং ক্লাব জম্মু কটিমাৰ পৰা ইণ্ডিয়া লগা ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেচন দি মাউণ্ট জাফু দে যোৱাকালি কামিয়াব কৰি এক্সপেডিশ্যনটো যাইছে। এক্সপেডিশ্যন নামটো অপাৰেচন তিৰংগা হাম সাত সাত ধাই ৰাখি আছে আৰু 13 আছাম ৰাইফলছ কহিমাৰ পৰা মুটব দিঘিনা যাইছে জন্তুৰ পৰা দৰকাৰ ছাপ্লাইজ দি ৰাছিয়ানছ ৰুচি আৰু দোচৰা দৰকাৰ ইকুইপমেণ্ট মিলাই কিনা দিছে। প্ৰেচিডেণ্ট ডেটছো মাউণ্টেইনিয়ৰিং ক্লাব লংচেপি মই ইয়ান্থান পৰা লৈ কিনা ছিজন মাউণ্টেইনিয়াৰ লগতে টীমটো লৈ যাইছে। ফাউণ্ডাৰ আৰু ডাইৰেক্টৰ জেনেৰেল অফ ডেটছো মাউণ্টেইনিয়ৰিং ক্লাব ডঃ অনিৰুদ্ধা বাবাৰ পৰা কৈছে টীম লগা কামটো ডাঙৰ কামিয়াব হৈছে আৰু পুৰা দেশ পৰা ঈদো খুচি মনাই আছে। কহিমা প্ৰেছ ক্লাব কে বি চি মেম্বাৰ্ছ বা ডিষ্ট্ৰিক্ট টি বি হস্পিটেল খোজাম আদি যোৱাকালি 78 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স ডে লগা ভাগ দি হোম আৰু ইনষ্টিটিউট যাইছে। ইটো ভিজিট সময়তে কে বি চি মেম্বাৰ পৰা বীমাৰ মানুহৰ লগতে বাতচিত কৰিছে আৰু কিছুমান দৰকাৰ খালাখান দিছে। কে বি চি জেনেৰেল ছেক্ৰেটাৰী বিশ্ব ৰীতা খ্ৰোচাৰা কৈছে ইণ্ডিপেণ্ডেন্স ডে লগা অকেশ্যন দি হিউমেনিটেৰিয়ান কাম দি ভাগ লোৱাটো কে বি চিৰ কাৰণে মোকায়িত আছে। ছিনিয়ৰ জাৰ্নেলিষ্ট আৰু কে বি চি মেম্বাৰ এইচ জে শিৱৰা বীমাৰ কালগতি টিভিটো আকত সময়ে বেছি খাতৰা বীমাৰ নিচিনা ভাৱনা কৰিছে কিন্তু দাৱেদি বেছি পঢ়াই যায় কেনে এইটো ভাৱনাৰে সময় বঢ়াই থকা হিচাপে বদলি হৈ যাইছে। মেডিকেল অফিচাৰ ডঃ কে ক্ৰিবৰ সহপৰা ইনষ্টিটিউট লগা জনাই দি থাকিছে। বাংলাদেশ লগা ইণ্টাৰিম চৰকাৰ লগা চিফ এডভাইজাৰ মহম্মদ ইউনাছ পৰা তালাকা দেশ দে হিন্দুজ আৰু সব মাইনৰিটিজ কাম লগতে বাজাব আৰু ছেফটি আৰু ছিকিউৰিটি বুলি বিশ্বাস জনাই দিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা এটা টেলিফোন কলটো প্ৰফেচাৰ মহম্মদ ইউনাছ পৰা আজি পাইছে। কথা বতৰাৰ সময় তাই খানৰা ইডিয়া অৱস্থা থাকি আদি ভাৱনা খান ভাগ কৰিছে। মোদী পৰা এটা ডেমক্ৰেটিক মজবুত শান্তি থাকে আৰু আগে পঢ়াই যোৱা বাংলাদেশ কাৰণে ইণ্ডিয়াৰ পৰা মুটব দিয়া দুবাৰ জনাই দিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু তাৰ লগা ইজৰাইলী কাউণ্টাৰ পাৰ্ট বেঞ্জামিন নেতানয়াহুৰ পৰা ৱেষ্ট এছিয়াদে এতিয়া অৱস্থা থাকি লগা আজি কথা কৰিছে। মোদীৰ পৰা এটা টেলিফোন কলটো বেঞ্জামিন নেতানয়াহুৰ পৰা পাইছে। কথা বতৰাৰ সময় মোদীৰ পৰা অৱস্থাটো ঠাণ্ডা হবলৈ দৰকাৰ জনাই দিছে। তাইৰ পৰা সব শাস্তি জাজকান্ত লুকি লুকি চালি দিবলৈ ইণ্ডিয়াৰ পৰা কৈ থাকিয়াটো দুবাৰ কৈ দিছে আৰু দুখ থাকিয়া জাকা কান্দি হিউমেনিটেৰিয়ান মুটবটো জাৰি ৰাখিবলৈ দৰকাৰ জনাইছে। মোদীৰ পৰা ঝাকৰা দি জলদি আৰু শান্তি বা ফেচলাটো ডায়লগ আৰু ডিপ্লোমাচী বা কৰিবলৈ কৈ দিছে। দুয়োটা লিডাৰ্ছ বা পাইলেটৰ মিল মিলাপ লগা আলাক আলাক কাম দি কথা কৰিছে আৰু ইণ্ডিয়া ইজৰাইল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ডাকত কৰি দিবলৈ ৰাস্তা খান কাৰণে কথা কৰিছে। ইজৰাইলী প্ৰাইম মিনিষ্টাৰ নেতানয়াহুৰ পৰা ইণ্ডিয়া লগা 78 ইণ্ডিপেণ্ডেন্স দিন লগা অকেশ্যন দি ভাল উইচেছ জনাই দিছে। চীফ অব দি আৰ্মি ষ্টাফ জেনেৰেল উপেন্দ্ৰ দেৱীটিৰ পৰা ইণ্ডিয়ান আৰ্মি খিলাৰী এখন লগতে পেৰিছ অলিম্পিকছ 2024 তাৰিখে লগা ডাঙৰ কামিয়াবটি আজি ফেলিচিটেট কৰিছে। ইণ্ডিয়ান কণ্টেংজেণ্ট বা পেৰিছ অলিম্পিকছ দি সব মিলাই কিনা 6টা মেডেলছ পাইছে যন্তি সুবিধা মেজৰ নীৰা চোপ্ৰা ইণ্ডিয়ান আৰ্মিৰ পৰা 1 লাখ ছিলভাৰ মেডেল দো জেভলিন দি ইণ্ডিয়াৰ কাৰণে জিতিছে। সুবিধাৰ বোমান দিৱাৰা ধীৰাজ পৰা আৰ্চৰী ৰিকাৰ্ভ দি ফৰ্থ পজিশ্যনটো পাইছে। ডিফেন্স কৰ্পৰ পৰা কৈছে কি আৰ্মী খেলাৰী এখন লগা বেছি ভাল পাৰফৰ্মেঞ্চ পৰা ইণ্ডিয়ান আৰ্মী লগা সবচে ভাল খেলিয়াদো অলিম্পিক গেমছে দেখাই দিছে। আৰু ইণ্ডিয়াৰ পৰা সবচে ডাঙৰ কণ্টেইনজেণ্ট দি 84 খেলাৰী এখনি আহি থাকে পেৰিছ পেৰালিম্পিক গেমছ দি এইটো চাল ভাগ ল'বলৈ আছে। পেৰালিম্পিক গেমছটো ইটো মহিনা 28 তাৰিখ পৰা 8 ছেপ্টেম্বৰ 2024 তক ৰখিবলৈ আছে। গেমছটি 47 এথলিটছ খান পৰা সবচে পহিলাৰ পৰা ভাগ লবলৈ আছে। পেৰিছ পেৰালিম্পিক গেমছটি ইণ্ডিয়ান কণ্টেইনজেণ্ট ভাগ লোৱা খান যাবলৈ দিয়া চেৰেমনিটিৰ কথা কৰি ইউনিয়ন স্পৰ্টছ মিনিষ্টাৰ ডঃ মনসুখ মাণ্ডাভিয়াৰ পৰা কৈছে এইটো টীমটি 50 প্লেয়াৰ্ছ খানটো টাৰ্গেট অলিম্পিক পডিয়াম স্কীম পৰা মতো পাইছে। তাৰ পৰা কৈছে কি চৰকাৰৰ পৰা সব ফেচিলিটি খান ট্ৰেইনিং আৰু কচিংটো এইটো স্কীম নিচিটি খেলাৰী এখন লগতে দিছে। মাণ্ডাভিয়াৰ পৰা কৈছে কি বিশ্বিক খেলাৰী এখনটো খেলো ইণ্ডিয়া গেমছ পৰা উঠি যোৱা খান আছে। খবৰ শ্ৰেষ্ঠ হেডলাইনছ দুবাৰ জনাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা থাৰ্ড ভইচ অফ গ্লোবেল ছাউথ সামিটো আহিয়াকালি হোষ্ট কৰিবলৈ আছে। নাগালেণ্ড গভৰ্ণৰ লাগানি চেনবাৰ ৰিভিউ মিটিংটো ষ্টেট লেভেল বেংকাৰ্ছ কমিটি অফিচিয়েলছ লগতে ৰাখিছে। চিফ মিনিষ্টাৰ নিপিয়ৰিৰ পৰা পহিলা লগা প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী লগা নাগাখান লগা আলাক থাকিয়া খিচা আৰু কালচু পাইজান কৰি দিয়া ষ্টেটমেণ্টটো ইয়াত কৰি দিছে আৰু হেলথ মিনিষ্ট্ৰী বা ইনষ্টিটিউটছ লগা হেডছ লগত ডক্টৰছ খিলাফ হিংসা লগা কেচেছ টি ছয় ঘণ্টাৰ ভিতৰতে এফ আই আৰ ফাইল কৰিবলৈ জনাই দিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমানটি শেষ কৰি আছে। আপুনি কাৰণে ভাল ৰাতি হবি।